এয়া আকাশবাণী। বাতৰি পঢ়িছো দীক্ষিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে,
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে কেৱল মহাকাশ ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাই নহয় বৰং দেশৰ সামাজিক অৰ্থনৈতিক বিকাশতো বৰঙণি যোগাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ পলিউড ভ্ৰমণ সামৰি কিয়েভত উপস্থিত হৈছে। ইউক্ৰেইনত থকা ভাৰতীয় সমুদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ ভূমিত এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা ঘটনা তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে। আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে।
এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে কেৱল মহাকাশ ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাই নহয় বৰং দেশৰ সামাজিক অৰ্থনৈতিক বিকাশতো বৰঙণি যোগাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল অনুষ্ঠান মুকলি কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এনেদৰে উল্লেখ কৰে। তেওঁ কয় যে মহাকাশ অন্বেষণে মানুহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে কল্পনাক সত্যলৈ পৰিৱৰ্তন কৰে তথা বিশ্বৰ বহু গোপন ৰহস্য উদ্ঘাটন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাকাশ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অতীতৰ সকলো প্ৰাচীৰ ভাঙি মহাকাশ খণ্ডক মুক্ত কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে প্ৰায় 70 বছৰ ধৰি মহাকাশ খণ্ডৰ গোপনীয়তাৰ আঁৰত কাম কৰি আহিছে যি সম্পদ আৰু জ্ঞানৰ ক্ষেত্ৰক বঞ্চিত কৰিছে। আনহাতে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে এইবাৰ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে আৰু এই দিৱসত সকলো বিভাগ, মন্ত্ৰালয়, শিক্ষানুষ্ঠান, বিজ্ঞান প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থা তথা সৰ্বসাধাৰণ দায়িত্বে অংশগ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ইছৰোৰ ৰবটিক্স প্ৰতিযোগিতা আৰু ভাৰতীয় অন্তৰিক্ষ হেকাথনৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে টাচিং লিছ ৱৰ্ল্ড টাচিং দ্য মুন ইণ্ডিয়া স্পেচ ছাগা, অৰ্থাৎ চন্দ্ৰবিশ্বৰ লগতে জীৱনকো স্পৰ্শ কৰা ভাৰতৰ মহাকাশ যাত্ৰা। এই বিষয়বস্তুৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ পোলেণ্ড ভ্ৰমণ সামৰি কিয়েভত উপস্থিত হৈছে। ইউক্ৰেইনত থকা ভাৰতীয় সমুদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ সৈতে বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে এটা বিবৃতিত কয় যে তেওঁ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে পূৰ্বে আলোচনা কৰা অনুসৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ইউক্ৰেইনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধান সন্দৰ্ভত আলোচনা কৰিব। উল্লেখযোগ্য যে 1992 চনত ভাৰত আৰু ইউক্ৰেইনৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পাছত এয়া হৈছে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ইউক্ৰেইন ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কীয়ে অৰ্থনৈতিক আৰু বাণিজ্য সম্পৰ্ককে ধৰি সকলো প্ৰকাৰৰ দ্বিপাক্ষিক সম্পৰ্ক, কৃষি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু শিক্ষা, প্ৰতিৰক্ষা আৰু সংস্কৃতি তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদি বিভিন্ন বিষয়ত আলোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব বুলি বিশ্বাস কৰা হৈছে। বিশ্ব শৰ্মাই নগাঁৱৰ ঢিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে। তেওঁ লগতে এই ঘটনাৰ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পষ্টত এই ঘটনাক মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি উল্লেখ কৰিছে। ইপিনে ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে জানিবলৈ দিছে। নগাঁও জিলা প্ৰশাসনে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে নিৰ্দেশ দিছে। তদুপৰি জিলা আৰক্ষী বিভাগে সমগ্র বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দোষী কৰায়ত্ব কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে স্বাভাৱিকভাৱে মিত্ৰৰাষ্ট্ৰ আৰু দুয়োখন ৰাষ্ট্ৰ শক্তিশালী অংশীদাৰী হোৱাটো নিশ্চিত। আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰীসিঙে এইদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটনৰ ডি চিত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে ভাৰতীয় লোকসকলে নিজৰ সাংস্কৃতিক প্ৰমূল্য বজাই ৰাখি নিজ দেশৰ সৈতে সংযোজিত হৈ থকাটো অতি সুখৰ বিষয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত ভাৰত আৰু আমেৰিকাৰ যোগান ব্যৱস্থাৰ নথি পত্ৰ নিৰাপত্তা অৰ্থাৎ SOSAকে ধৰি আন এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে ভাৰত হৈছে আমেৰিকাৰ 18 সংখ্যক SOSAৰ অংশীদাৰী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ আমন্ত্ৰণ মৰ্মে কালি সন্ধিয়া 4 দিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৱাশ্বিংটনত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰিব। শ্ৰীসিঙে লগতে আমেৰিকাৰ প্ৰতিৰক্ষা উদ্যোগৰ সৈতে বৰ্তমান চলি থকা তথা ভৱিষ্যতৰ প্ৰতিৰক্ষা সহযোগিতাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে অহা দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত 11 লাখ প্ৰতি বাইদেউক প্ৰমাণ পত্ৰ বিতৰণ কৰিব। শ্ৰীমোদীয়ে লগতে বছৰি 1 লাখ বা তাতকৈ অধিক ধন উপাৰ্জন কৰা লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে 2,500 কোটি টকাৰ সমুদায় বিনিয়োগ পুঁজি মুকলি কৰিব। ইয়াৰ দ্বাৰা 4,03,000 আত্মসহায়ক গোটৰ প্ৰায় 48 লাখ সদস্য উপকৃত হ'ব। শ্ৰীমোদীয়ে লগতে 5,000 কোটি টকাৰ এটা বেংক ঋণো মুকলি কৰিব। দেশৰ 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি 30,000টা স্থানৰ লোকে ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী আৰু অতিৰিক্ত সঞ্চালক প্ৰধান এল মধুনাগী আজি এক পে মা কে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কৰে। আকাশবাণীৰ আন আন বিষয়াসকলেও এই কাৰ্যসূচীৰ অধীনত প্ৰতিষ্ঠানৰ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা এক পে মা কে নাম শীৰ্ষক অভিযান মুকলি কৰে। প্ৰধানমন্ত্ৰীৰ আহানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ দেশতে গছপুলি ৰোপণ অভিযানত জনসাধাৰণে অতি উৎসাহেৰে এই কাৰ্যসূচীত অংশ লৈছে। উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ CBIয়ে পঞ্জীয়ন কৰা গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই বিচৰা জামিন আবেদনৰ শুনানি স্থগিত ৰাখে। CBIয়ে গোচৰটোত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ সময় বিচৰাৰ পিছতে এই শুনানি 5 ছেপ্টেম্বৰলৈ স্থগিত ৰখা হৈছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে দিল্লী আদালতে অভিযুক্ত শ্ৰী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা 27 আগষ্টলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে CBIয়ে আম আদমী পাৰ্টীৰ মুৰববীগৰাকীক 2024 চনৰ 26 জুনত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিল। জ্যেষ্ঠ IAS বিষয়া শ্ৰী গোবিন্দ মোহনে আজি নতুন কেন্দ্ৰীয় গৃহ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰী অজয় কুমাৰ ভল্লাৰ কালি কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তেওঁ এই কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে 1999 চনৰ IAS বিষয়া শ্ৰী মোহন ইয়াৰ পূৰ্বে সংস্কৃতি মন্ত্ৰালয়ৰ সচিবৰ দায়িত্বত আছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে কেৱল মহাকাশ ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাই নহয় বৰং দেশৰ সামাজিক অৰ্থনৈতিক বিকাশতো বৰঙণি যোগাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ পোলেণ্ড ভ্ৰমণ সামৰি কিয়েভত উপস্থিত হৈছে। ইউক্ৰেইনত থকা ভাৰতীয় সমুদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ ভূমত এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ ঘটনা তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সংস্থা
মন্ত্ৰালয় প্ৰধানক নিৰ্দেশ দিছে আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে।